এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হৈছে আন্তঃৰাষ্ট্ৰীয় সংগীত সমাৰোহ আয়োজনৰ উদ্দেশ্যে অসম পৰ্যটন উন্নয়ন নিগম আৰু বিগ ট্ৰী এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ। বিদ্যুতৰ বৰ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ শক্তিখণ্ডত গুৰুত্ব আৰোপ। বোকাখাটৰ পানবাৰী চি আৰ পি এফৰ শিবিৰত সংঘটিত গ্ৰেনেড বিস্ফোৰণত অসম আৰক্ষীৰ 3 জোৱান গুৰুতৰভাৱে আহত। উড়ন সেতু নিৰ্মাণৰ বাবে দীঘলীপুখুৰীৰ বিপৰীত দিশত পৈণত গছসমূহ স্পৰ্শ কৰা নহয় বুলি ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানিত ৰাজ্য চৰকাৰৰ প্ৰকাশ। আৰু হেডিংলি টেষ্টত ভাৰতৰ বিৰুদ্ধে ইংলেণ্ডৰ 5 জয়লাভ, 5 শৃংখলাত ইংলেণ্ডৰ 1-0 অগ্ৰগতি। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা। ৰাজ্যত আন্তঃৰাষ্ট্ৰীয় সংগীত সমাৰোহ আয়োজনৰ উদ্দেশ্যে অসম পৰ্যটন উন্নয়ন নিগম আৰু বিগ ট্ৰী এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ মাজত এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰি কয় যে বিশ্বমানৰ বিনোদনৰ কেন্দ্ৰ হিচাপে অসমৰ পৰিচয় গঢ়াৰ দিশত এই চুক্তি নিঃসন্দেহে শক্তিশালী পদক্ষেপ হিচাপে বিবেচিত হ'ব। মুখ্যমন্ত্ৰীয়ে এই চুক্তি কেৱল সংগীত সমাৰোহ আয়োজনৰ বাবে অনুকূল পৰিৱেশ সৃষ্টিতে সীমাবদ্ধ নহয় বুলি উল্লেখ কৰে। তেওঁ কয় যে ইয়াৰ জৰিয়তে ৰাজ্যখনৰ উজ্জীৱিত ৰূপ, প্ৰতিভা আৰু উদ্যম প্ৰতিফলিত কৰাৰ উপৰি সংগীতৰ বিশ্বজনীন ভাষাৰ জৰিয়তে অসমৰ সমৃদ্ধ সংস্কৃতিক বিশ্বৰ সৈতে সংযোগ কৰাৰ প্ৰয়াস কৰা হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে গুৱাহাটীত হৈ থকা আন্তঃগাঁথনিমূলক উন্নয়ন আৰু আতিথ্য খণ্ডৰ বিকাশৰ জৰিয়তে অসম এতিয়া আন্তঃৰাষ্ট্ৰীয় সংগীত সমাৰোহ আয়োজনৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে। তেওঁ লগতে ডিব্ৰুগড়কে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত থকা অপাৰ সম্ভাৱনাই এই সমাৰোহ গুৱাহাটী মহানগৰীৰ মাজতে সীমাবদ্ধ নাৰাখি ভিন্ন প্ৰান্তলৈ সম্প্ৰসাৰিত কৰিব বুলি উল্লেখ কৰে।
আমাৰ পৰ্যটন বিভাগক ধন্যবাদ জনাম যে এতিয়া এই MOU-খনৰ জৰিয়তে অসমত, বিশেষকৈ গুৱাহাটী, ডিব্ৰুগড়, যোৰহাট, শিলচৰ, আমি ডাঙৰ ডাঙৰ কনচাৰ্ট কৰিব পাৰিম। সাধাৰণতে আমি শুনো যে কোল্ডপ্লে আহিছে আহমেদাবাদ, আমি ভাবোঁ অসমত কিয় নাহে। ঈদ চিৰিণ শ্বিলঙত আহিছে, আমি ভাবোঁ অসমত কিয় নাহে। আমাৰ যিমানবিলাক প্ৰশ্ন আছিলে আজি গোটেইবিলাক উত্তৰ আমি পালোঁ যে এতিয়াৰ পৰা অসমত আমি 3-4 ভাল কনচাৰ্টছ আমি দেখা পাম। আৰু মই ভাবোঁ যে 2025 ইয়াৰ আমি গ্ৰাউণ্ড ব্ৰেক কৰিব পাৰিম। উই কেন ষ্টাৰ্ট দেট জাৰ্ণি ফ্ৰম 2025 ইটছেল্ফ। এই বছৰত আমি আমিনগাঁৱত বৰ্ষাপাৰাৰ দৰে ইকুৱেল ষ্ট্ৰেংথৰ ষ্টেডিয়াম আমি ইনগ্ৰেট কৰিম। চ' আমাৰ 2 ষ্টেডিয়াম হ'ব। নেহৰু ষ্টেডিয়ামত এইবাৰ আমি 700 কোটি টকা দি ইণ্ডিয়াৰ আটাইতকৈ ডাঙৰ ফুটবল ষ্টেডিয়ামখন আমি বনাব গৈ আছোঁ। চ' নেহৰু ষ্টেডিয়াম উইল বি এ ভেনু ফ্ৰম উইদিন 2-3 ইয়াৰ্ছ। আৰু ডিব্ৰুগড়ত অসমৰ আটাইতকৈ অডিয়েঞ্চ বহিব পৰা ডাঙৰ ষ্টেডিয়ামখন বনাই আছোঁ।
চৰকাৰে বিদ্যুতৰ বৰ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ শক্তিখণ্ডত অধিক গুৰুত্ব প্ৰদান কৰিছে। ধুবুৰী জিলাৰ বিলাচীপাৰা সমজিলাৰ অন্তৰ্গত চাপৰ ৰাজচক্ৰৰ অধীনৰ চিৰাকুটা চাৰুৱা বকৰাত স্থাপন কৰিবলগীয়া প্ৰস্তাৱিত তাপ শক্তি প্ৰকল্পৰ স্থান পৰিদৰ্শন কৰি কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এইদৰে প্ৰকাশ কৰে। চাহিদা অনুপাতে বিদ্যুৎ যোগানৰ বিকল্প ব্যৱস্থা সাজু কৰি তোলাটো জৰুৰী হৈ পৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে বিলাচীপাৰাৰ প্ৰস্তাৱিত 3,400 মেগাৱাট শক্তিসম্পন্ন তাপ বিদ্যুৎ কেন্দ্ৰটোৱে অসমৰ বিকাশ শক্তিশালী কৰাত সহায় কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে এই উদ্যোগটো কাৰ্যক্ষম হলে স্থানীয় যুৱক যুৱতীসকলৰ বাবে 2,000 প্ৰত্যক্ষ আৰু পৰোক্ষ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ'ব বুলি মন্তব্য কৰে। প্ৰস্তাৱিত স্থানত বিধিগতভাৱে বাস কৰা লোকসকলক পৰ্যাপ্ত ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপন প্ৰদান কৰা হ'ব বুলি তেওঁ আশ্বাস দিয়ে। ডঃ শৰ্মাই সংশ্লিষ্ট বিষয়াসকলৰ সৈতে 3,300 বিঘাৰো অধিক ভূমি সামৰি নিৰ্মাণ হ'বলগীয়া প্ৰকল্পটোৰ আন্তঃগাঁথনিমূলক প্ৰয়োজনীয়তা সন্দৰ্ভতো পৰ্যালোচনা কৰে। পৰিদৰ্শনকালত মুখ্যমন্ত্ৰীৰ সৈতে ৰাজ্য চৰকাৰৰ মুখ্য সচিব ডঃ ৰবি কুটাও উপস্থিত থাকে। ৰাজ্য চৰকাৰে উড়ন সেতুৰ পুনৰ নিৰ্ধাৰিত নক্সাৰ বাবে দীঘলীপুখুৰীৰ বিপৰীত দিশৰ অসম ৰাজ্যিক সংগ্ৰহালয় চৌহদত আৰু ইয়াৰ আশে পাশে থকা 23 জোপা পৈণত গছ স্পৰ্শ নকৰে। উড়ন সেতু নির্মাণের নামত গছ কটার বিরুদ্ধে গুয়াহাটী উচ্চ ন্যায়ালয়ত দাখিল করা এখন রাজহুয়া স্বার্থজড়িত আবেদনের শুনানির সময়ত আজি রাজ্য সরকারের হয়ে মহাধিবক্তা দেবজিৎ শইকীয়ায় এই তথ্য সদরি করে। ইতিমধ্যে স্থানান্তরিত করা গছসমূহের স্থিতি সন্দর্ভত ফটোসহ এখন শপতনামা দাখিল করব বলে ন্যায়ালয়ক অবগত করে। উল্লেখযোগ্য যে রাজ্যিক সংগ্রহালয়ের ইয়ার চৌপাশের 23 জোপা গছ স্থানান্তরিত করার আশঙ্কা প্রকাশ করে দুজনক লোকে উচ্চ ন্যায়ালয়ত এই রাজহুয়া স্বার্থজড়িত আবেদন দাখিল করেছিল। গোলাঘাট জেলার বোকাখাটর পানবাড়ী সি আর পি এফ শিবিরত যা নিশা সংঘটিত একটা গ্রেনেড বিস্ফোরণত আরক্ষীর 3 জন জওয়ান গুরুতরভাবে আহত হয়। এখন চলন্ত বাইকর পৰা কোনো দুর্বৃত্তই সি আর পি এফর শিবিরলৈ লক্ষ্য করে গ্রেনেড দলিয়াই থৈ যায় বলে আরক্ষীর উদ্ধৃতিতে আমার গোলাঘাটর সংবাদদাতাই জানাইছে। আহত জওয়ান কেজন হৈছে সিদ্ধার্থ বৰবৰা, সুশীল ভূমিজ আর মিন্টু হাজরিকা। শীঘ্রেই বোকাখাটর শহীদ কমলামেরি অসামরিক চিকিৎসালয়ত ভর্তি করা হয়। উল্লেখযোগ্য যে কার্বি আংলংত KPLT আর KNV উগ্রপন্থীর সন্ত্রাসের পরিপ্রেক্ষিতত বহু বছর পূর্বে গোলাঘাট আর কার্বি আংলং জেলার সীমান্তর পানবাড়ীত এই সি আর পি এফর শিবিরটি স্থাপন করা হয়েছিল। কিন্তু বর্তমান কার্বি উগ্রপন্থীর সন্ত্রাস নাইকিয়া হওয়াত শিবিরটির গুরুত্ব হ্রাস পাইছিল। শেহতীয় এই শিবিরত কিছু সংখ্যক সি আর পি এফ আর আরক্ষীর জওয়ানক রখা হয়েছিল। গ্রেনেড বিস্ফোরণের পাছতেই আরক্ষী ঘটনাস্থলীত উপস্থিত হয়ে তদন্ত আরম্ভ করেছে। শিবসাগরের ভটিয়াপাড়ত থাকা 147 নম্বর তৈলখাদত ও এন জি সিয়ে আন্তঃরাষ্ট্রীয় কূপ নিয়ন্ত্রণ বিশেষজ্ঞর সহযোগত কূপ নিয়ন্ত্রণ অভিযানত কৌশলগত অগ্রগতি লাভ করেছে। বিশেষজ্ঞসকলে 80 মিটার দৈর্ঘ্যর বুম সম্পন্ন 200 টনের ক্রেন এখন স্থাপন করবলে সমর্থ হয়েছে। কূপ কেপিং অর্থাৎ তৈলখাদটি স্থায়ীভাবে বন্ধ করার ক্ষেত্রে এয়া গুরুত্বপূর্ণ অগ্রগতি হিসাবে বিবেচিত হয়েছে। তৈলখাদটিত হওয়া গ্যাস নির্গমন অহা 2 এদিনের ভিতরতে সম্পূর্ণক নিয়ন্ত্রিত হওয়ার আশা করা হয়েছে। 1975 চনের দেশত জরুরী অবস্থা ঘোষণার 50 বছর পূর্ণ হওয়া দিন আজি দেশত সংবিধান হত্যা দিবস হিসাবে পালন করা হয়েছে। সেই সময়ত প্রধানমন্ত্রী ইন্দিরা গান্ধীয়ে জরুরী অবস্থা ঘোষণা করে সমগ্র দেশতে রাজনৈতিক দলের নেতা, কর্মী, সাংবাদিক, শ্রমিক সংগঠনের নেতাকে ধরে প্রায় 1.5 লাখ লোকক কারারুদ্ধ করেছিল আর সংবাদ মাধ্যমের স্বাধীনতা বিলুপ্ত করেছিল। ভারতীয় জনতা পার্টি আর রাষ্ট্রীয় স্বয়ংসেবক সংঘকে ধরে ভালেমান সংগঠনে আজি অসমতো সংবিধান হত্যা দিবসের আয়োজন করেছে। এই দিবসত দেশের সাংবিধানিক পরম্পরা আর বাক স্বাধীনতা যাতে কোনোপধ্যে খর্ব নহয় সেই ক্ষেত্রত কাম করে যাবলে সকল সংকল্পবদ্ধ হব। আকাশবাণী গুয়াহাটী কেন্দ্রের বাতৰি বিভাগে আজি সন্ধিয়ার আঞ্চলিক বাতৰিত জরুরী অবস্থার রাষ্ট্র সন্ত্রাসের বলি হওয়া ব্যক্তির অভিমত প্রচার করব। শ্রোতাসকলে পুয়ার আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুয়াহাটী কেন্দ্রের যোগে।
বেজ বেজালিৰে বিষাক্ত সর্পদংশনত আক্রান্তজনক বচাব পাৰিনে বা সাপ না থাকিলে মানব জাতির কি হব বাৰু?
এনে বহু কথার উত্তরের বাবে মোৰ সৈতে শুনক দৃষ্টিপাত অহা 28 জুনের নিশা 8:02 বজাত যত লগ পাব বিশিষ্ট সর্পরোগ বিশেষজ্ঞ ডাক্তর সুরজিৎ গিরিক।
একবার যদি সর্পদংশন হয়েছে, যদি সেই হাপডালে বিষ দিছে, যদি আপনার তেজত সুমাইছে, তেনেহলে আপনার অ্যান্টিভেনম প্রয়োগ করব লাগিব। আর তেজত সুমাতো বাধা দিব নোৱাৰে, পৃথিবীর কোনো শক্তিয়ে বাধা দিব নোৱাৰে যদিহে বিষাক্তভাবে দংশন করেছে আর বিটো দিছে। ভারতবর্ষত প্রায় 80,000-90,000 মানুষ মরে, সো সেই 90,000 মানুষে বান্ধটো দিছিলে, তেনেকে মরিলে গেলে মরিব নালাগে। সর্পদংশনটো মানে আপনার যেটা দিব সি মানে আপনার বেজি দিয়া নিচিনাকে বিটো দিয়ে, প্রথমে মাংসপেশীত দিব, মাংসপেশীর পর লাহে লাহে তেজত সুমাব, তেজর পর আপনার গোটেই বডিত আপনার সেই বিয়পি যাব। আমি সময়টা যদি কিনি লব বিচারিছো সর্পদংশনের পিছত, আপনি বান্ধিব নালাগে, ধুব নালাগে, চুপিব নালাগে, কাটিব নালাগে, এটাই কাম করব লাগে, দংশন অংশটো যিমান পারি লৰচৰ কৰিব দিব নালাগে।
রাজীব লোচন বৰঠাকুৰৰ সৈতে দৃষ্টিপাত শনিবার 28 জুনৰ নিশা 8:02 বজাত কেবল আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখা।
শ্রোতাসকলে আমার এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 289.9 মিটাৰ, এফ এম বেণ্ডৰ 100.8 আর 101.6 মেগাহাৰ্জৰ ফেচবুক পেজ AIR নিউজ গুৱাহাটী আর ইউটিউব চ্যানেল AIR নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰীমিঙতো শুনিছে। এই বাতৰি আমার ইউটিউব চ্যানেল আর নিউজ অন AIR এপতো শুনিব পাৰে। শ্রোতাসকলে শেহতীয়া বা বাতৰিৰ বাবে এক চেণ্ডেলত AIR নিউজ GHY আর ইনষ্টাগ্ৰামত AIR নিউজ গুৱাহাটী ফলো কৰিব পাৰে। সামাজিক মাধ্যমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে অপমানসূচক আৰু আপত্তিজনক ভিডিঅ' শ্বেয়াৰ কৰাৰ অভিযোগত বজালি আৰক্ষীয়ে কালি সন্ধিয়া এজন যুৱকক আটক কৰে। ধৃত লোকজন সৰুপেটা আৰক্ষী চকীৰ অন্তৰ্গত হানিকুৰা গাঁৱৰ চুলতান আলী বুলি আৰক্ষীয়ে জনাইছে। বাংলাদেশৰ এটা ফেচবুক পেজত প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে প্ৰচাৰ কৰা আপত্তিজনক ভিডিঅ'টো চুলতান আলীয়ে নিজৰ ফেচবুক একাউণ্টৰ পৰা শ্বেয়াৰ কৰিছিল। তামোলপুৰ জিলাৰ কুমাৰীকাটাত কালি বিয়লি তামোলপুৰ মহকুমাত ট্ৰাক মালিক সন্থাৰ উদ্যোগত পথ সুৰক্ষা সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত দুচকীয়া বাহন চালকক হেলমেট পৰিধান কৰাৰ লগতে যিকোনো গধুৰ যান বাহন চলাচলত সম্পূৰ্ণ নীতি নিয়ম মানি চলিবলৈ সকলোকে আহ্বান জনোৱা হয়। সভাত উপস্থিত থকা জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে যান বাহন চলাচলৰ নিয়ম ভংগ কৰা লোকক আইনগতভাৱে কঠোৰ শাস্তিৰ ব্যৱস্থা কৰিব বুলি সকীয়াই দিয়ে। জ্যেষ্ঠ আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰীয়ে যান বাহন চালকসকলক বাহন চালনৰ সময়ত মাদক দ্ৰব্য সেৱনৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়। ভাৰতৰ বিৰুদ্ধে চলিত টেষ্ট শৃংখলাৰ প্ৰথমখন খেলত ইংলেণ্ডে 5 উইকেটত জয়লাভ কৰিছে। হেডিংলিত অনুষ্ঠিত 5খন খেলৰ টেষ্ট শৃংখলাৰ প্ৰথমখন খেলৰ কালি অন্তিম দিনা ইংলেণ্ডে দ্বিতীয় ইনিংছত 5 উইকেটৰ বিনিময়ত 373 ৰাণ কৰি কঠিন বিজয় লক্ষ্যত উপনীত হয়। দৃঢ় বেটিঙেৰে দ্বিতীয় ইনিংছৰ খেল আৰম্ভ কৰা ঘৰুৱা দলটোৰ অপেনাৰদ্বয় বেন ডাকেটে 149 আৰু জেক ক্ৰলিয়ে 65 ৰাণ কৰে। জো ৰুডৰ 53 আৰু জিমি স্মিথৰ 44 ৰাণৰ সহায়ত দলটোৱে বিজয় সাব্যস্ত কৰে। ভাৰতৰ হৈ প্ৰসিদ্ধ কৃষ্ণা আৰু শাৰ্দুল ঠাকুৰে 2টাকৈ উইকেট দখল কৰে। ডাকেটক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। খেলখনৰ চূড়ান্ত স্কৰসমূহ হৈছে ভাৰত প্ৰথম ইনিংছ 471 ৰাণ আৰু দ্বিতীয় ইনিংছ 364 ৰাণ। ইংলেণ্ড প্ৰথম ইনিংছ 465 ৰাণ আৰু দ্বিতীয় ইনিংছ 5 উইকেটৰ বিনিময়ত 373 ৰাণ। শৃংখলাৰ দ্বিতীয়খন খেল অহা 2 জুলাইত এছবেষ্টনত আৰম্ভ হ'ব। এতিয়া আহক মঞ্জিৎ গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণ আৰু ইজৰাইলৰ 12-দিনীয়া যুদ্ধৰ সামৰণি ঘোষণা কৰিছে। মঙলবাৰে মাজনিশা সামাজিক মাধ্যমযোগে ৰাষ্ট্ৰপতি ট্ৰাম্পে এইবুলি উল্লেখ কৰে যে মাৰ্কিন ৰাষ্ট্ৰপতি আৰু কাটাৰৰ আমিৰৰ মধ্যস্থতাত দুয়োটা পক্ষ যুদ্ধ বিৰতিৰ বাবে সন্মত হৈছে। এই বাতৰিটোৱে আজি অসমীয়া প্ৰতিদিন দৈনিক জনমভূমি, দ্য আছাম ট্ৰিবিউন, দ্য টাইমছ অফ ইণ্ডিয়াকে ধৰি গুৱাহাটীৰ পৰা আজি প্ৰকাশিত প্ৰায়কেইখন কাকততেই প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। 16 জুনত গোৱালপাৰাৰ হাহিলাবিলত জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলোৱাৰ পাছত কালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদস্থলী পৰিদৰ্শন কৰে আৰু উৰ্পদ কুমৰী বিলকো বেদখলমুক্ত কৰি বিল 3খনক সংৰক্ষিত বনাঞ্চললৈ ৰূপান্তৰ কৰা হ'ব বুলি ঘোষণা কৰে। এই বাতৰিটোক অন্যান্য কাকতৰ লগতে নিয়মীয়া বাৰ্তা আৰু অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। গোমাংসক লৈ ৰাজ্যজুৰি কেইবাটাও ঘটনা আৰু বিতৰ্কৰ সূত্ৰপাত হোৱাৰ পাছত অন্য লোকৰ ধৰ্মীয় অনুভূতিত আঘাত সানিব পৰা কাম নকৰিবলৈ সকলো পক্ষকে মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছে। আমাৰ অসম কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশিত এই বাতৰিটোৰ শিৰোনাম নিষিদ্ধ মাংসক লৈ মুখ্যমন্ত্ৰীৰ যুদ্ধবিৰতি। বোকাখাটত কালি নিশা এটা CRPF শিবিৰত সংঘটিত গ্ৰেনেড বিস্ফোৰণত 3জন আৰক্ষী জোৱান আহত হোৱাৰ বাতৰিটোক অন্যান্য কাকতসমূহৰ লগতে দৈনিক অগ্ৰদূত কাকতেও প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। শক্তিপীঠ কামাখ্যাত অম্বুবাচী মহাযোগক লৈ সাধু সন্ত আৰু ভক্তপ্ৰাণ ৰাইজৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে। এই সম্পৰ্কীয় এটা বাতৰি অন্যান্য কাকতসমূহৰ লগতে দ্য চেণ্টিনেল কাকতেও আলোকচিত্ৰসহ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে।
স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। চিৰাং জিলাৰ বাসুগাঁও থানাৰ অন্তৰ্গত আশ্ৰাবাৰী গাঁৱত কালি বিদ্যুৎস্পৃষ্ট হৈ এগৰাকী কিশোৰৰ কৰুণ মৃত্যু হয়। জিলাখনৰ চিয়ানথাইবাৰী আদৰ্শ বিদ্যালয়ৰ 8ম শ্ৰেণীৰ ছাত্ৰ তথা আশ্ৰাবাৰী গাঁৱৰ বাসিন্দা গৌমছাৰ নাৰ্জাৰীয়ে কালি পৰীক্ষা দি ঘৰলৈ আহি থকা সময়তে উচ্চ ক্ষমতাসম্পন্ন বৈদ্যুতিক তাঁৰৰ সংস্পৰ্শত অহাৰ পাছত বিদ্যুৎস্পৃষ্ট হৈ থিতাতে ছাত্ৰজনৰ মৃত্যু হয়। ঘটনাস্থলীত বাসুগাঁও থানাৰ আৰক্ষী উপস্থিত হৈ ছাত্ৰগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। ছাত্ৰজনৰ মৃত্যুত অঞ্চলটোত আন্তঃৰাষ্ট্ৰীয় সংগীত সমাৰোহ আয়োজনৰ উদ্দেশ্যে অসম পৰ্যটন নিগম উন্নয়ন আৰু বিগ ট্ৰী এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ। বিদ্যুতৰ বৰ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ শক্তিখণ্ডত গুৰুত্ব আৰোপ। বোকাখাটৰ পানবাৰী চি আৰ পি এফ শিবিৰত সংঘটিত গ্ৰেনেড বিস্ফোৰণত অসম আৰক্ষীৰ 3 জোৱান গুৰুতৰভাৱে আহত। আৰু হেডিংলি টেষ্টত ভাৰতৰ বিৰুদ্ধে ইংলেণ্ডৰ 5 জয়লাভ, 5 শৃংখলাত ইংলেণ্ডৰ 1-0 অগ্ৰগতি। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। এতিয়া জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।